زين للناس حب الشهوات من النساء والبنين والقناطير المقنطرة من الذهب والفضة والخيل المسومة والأنعام والحرث ذلك متاع الحياة الدنيا والله عنده حسن المآب
নারী সন্তান সন্ততি সোণ রূপৰ ভাণ্ডাৰ পছন্দনীয় চিহ্নিত ঘোঁৰা ঘৰচীয়া জন্তু আৰু খেতি পথাৰ আদি মানুহৰ বাবে সুশোভিত তথা লোভনীয় কৰি দিয়া হৈছে। এইবোৰ হৈছে পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰী। আনহাতে আল্লাহৰ ওচৰত আছে উত্তম আশ্ৰয়স্থল।